Good evening, Ito Akashwani Koshimba. Samlava Khobo Puriya Sim Kung Nangla. Pahla headlines. Lok Sabha demands book grants to control of Ministry of Health and Family Welfare 2024-25 Kanuni Munjor Dise. Prime Minister Narendra Modi Bakusigi Jammu Kashmir Aru Ladakh Laka Manukhan Kanuni Sarkar Bahutai Kam Kurigina Ahitakya Samoy Taikan Laka Ichakan Pura Kuridibulase. Bangladesh di kontukul thakya samoy Indo Bangla Simunadi BSF ra sabthan rakhi ase aro District Tobacco Control Cell Kohima laga Coordination Committee ba Educational Institution laga 300 foot radius phidore tobacco bostu khan bikri koriya upor dobara mana lagai dibole dorkar rakhise itia pura khobor. Control of Ministry of Health and Family Welfare initiative demands for grants de 2024-25 Ministry ba koise ke yunan budget 2024-25 di uthai dia initiative bra bishi dangor hisabi impact hobole ase. Prime Minister Narendra Modi ba koise ke Jammu aru Kashmir aru Ladakh laga manukhan karone sarkar ba hutai kam koribo aru ahi thake samoy de taikhan laga ichha kan pura kori dibole ase. Ekta social media post de Modi ba koise aji August 5 tarikh Parliament pra faisla banai gina Article 370 aru 35A hatai disi jonto desh laga itihas de dangor kamyab samoy ta thakise. Prime Minister ba koise ke Jammu aru Kashmir aru Ladakh de aage padhai gina dhun bati hoboli shuru koriya samoy thakise. Bangladesh di kontukol thakia samoy osurot desh logodi India laga simona jaga khando uccha sabthandi rakhiase jonte kota loko joriya East Yorkshire dharna Korea Pasuti, Obstadubishi, Bia Hoyese, Bangladesh Prime Minister Sheikh Hasina Pra resigned Kurisero, Anjan Jagadi Jaija Khobar Korea Se. Ucha ranking Border Security Force Officer Dabra Abdallah Dikwesi, Sob Senior Border Guarding Officials Aru Commandants Kanbra, Simonadi Jaisi Aru Frontier De, Sabthan Rakyase. Dabra Kwesi ki Bangladesh Kondokol Aru Jamila Thakya Samoyde, India Bangladesh Simona Jagakanti Idia Dab. Kuno bia ghatna nohali lupai gina ghusi ahiya khan thakya nai. Akuti desh lukode ekta televised address de Army Chief General Wakir Us Zaman bra kwesi ke desh July rakhibuli karone ekta interim sarkardo banai dibo. General Wakir Us Zaman bra manukhan lukode Bangladesh Army di biswas kuribuli anarat kore Defense Forces bra ahi thakya din khan de shanti rakhiribo bili janai dise. District Level Coordination Committee laga District Tobacco Control Cell DTCC Kohima Bra Idu laga quarterly meeting do DC laga conference hall Kohima te achi rakhise. Deputy Commissioner Kohima Kumar Ramnikant laga chairmanship nichiri committee ba dorka rakhigina educational institution laga 300 foot radius phidore tobacco products bikri na kuribuli dobara mana lagai dibole ase. Committee pra faisla banai kina sobse pahila bra galti koriya khan lokoti fine lagai dibole aro dobara galti koriya khan lokoti fine aro dukan bon kori dibole ase bar bar galti koriya khan lokoti fine lagai dibo aro license cancel kori dibole ase committee bra manjur banai kina itu mani boli dibo karone dukan de inspection koriya do bishi bar hisabi koribole ase Deputy Commissioner Ramnikant Pra, DTCC Kohima Lokoti, Focus Group Discussion, Aro Information, Education, Aro Communication Activities Kan, Komti Funding Lokot Kohima De, Alakalak Institutions Se, Bhalbra Kanda Korea Karnibi, Badahai De Se. Daiba, Tobacco Free Wards, Colonies, Aro Bosti Kanto, Idea Thakya Tobacco Free School, Aro Home Initiative Lokot Nilagina Suru Kuredi Bolivi, Propose Kore Se. Program Samoyde District Nodal Officer DTCC Kohima Dr. I. Simon Sumibra, Government High School New Market, Government High School Forest Colony, Aro Government Middle School Naga Bazar Kano Tobacco Free School Hisabi Janai Dise. আপনিখান আকাশবাণী কোহিমাৰ দিয়া খবৰ শুনি আছে। আপনিখান বাইদেউ খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে মন খুচি জনাই দিছে যে এতিয়া ইণ্ডিয়া লগা ইলেকট্ৰনিক এক্সপৰ্টছ কাণ্ড দেশটি সবচে উচ্চা তিনিটা এক্সপৰ্ট মাজেদি থাকি আছে। ইলেকট্ৰনিক্স আৰু আই টি মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱে ছচিয়েল মিডিয়া পোষ্ট দি এইটো কৈ দিয়াটো জনাই দি কেনে মোদীয়ে কৈছে ইণ্ডিয়া লগা ইলেকট্ৰনিক্স দি তাকতো দেশ লগা ইনোভেটিভ য়ুৱা শক্তি পৰা মজবুত কৰি দিছে। তাৰ পৰা কৈছে কি ইণ্ডিয়া পৰা আহি থকা সময় দিভি এইটো নিচিনা জাৰি ৰাখিবলৈ আছে। Skill Proficiency Management for Building and Other Construction Workers Advanced Training of Trainers TOT laka dusura bhagto Town Hall Twensang de aji rakise training ti kotha kore Deputy Commissioner Twensang Lee Trong la tongbi ro chabra organizer Sinoric Initiative Society logodi ইডোনেশ্যনৰ ট্ৰেইনিং খান টুৱেনচাং লগা নাও জোৱান লগতে দিয়াৰ কাৰণে ধন্যবাদ দিছে। তাৰ পৰা কৈছে কি বেছি জলদি বদলি কৰি থাকে দুনিয়াদি স্কিল জবছো চব ফিল্ডি দৰকাৰ আছে আৰু স্কিল ডেভেলপমেণ্ট পৰা ইমপ্লয়মেণ্ট সুবিধাটো চৰকাৰ আৰু প্ৰাইভেট চেক্টৰ দিবি দিবলৈ পাৰিব। নাগালেণ্ডে কনষ্ট্ৰাকশ্যন কাম দি নন লোকেলছ বেছি ইমপ্লয় কৰি থাকে লগা জনাই দি কিনে তাৰ পৰা মনটোক জনাই দিছে স্কিল ডেভেলপমেণ্ট নাথাকিয়াৰ কাৰণে ইণ্ডিজিনিয়াছ নাগা খান জুটিবলৈ নাপাৰে। এইটো কাৰণে তাৰ পৰা কৈছে কি এইটো স্কিল ট্ৰেইনিং পৰা বেছি লোকেল আনএমপ্লয়ড নাও জোৱান খানহে জব সুবিধা খান ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ আৰু কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ নিচিনা আছাম পৰা পাবলৈ পাৰিব। ট্ৰেইনিং দি ইণ্ট্ৰডাকশ্যনটো তেনম্পং লংচাৰ টীম জাইনৰিক পৰা জনাই দিছে। লংখিম আৰু মাঙাকিম মাজতে কালভাৰ্টটো পানীৰ পৰা লৈ যায় কিনা নেশ্যনেল হাইৱে 202 নষ্ট কৰি দিয়াৰ কাৰণে দুচৰ অৰ্ডাৰ না দিয়া তাক ৰাস্তা বনাই দিয়া কাম কৰিবলৈ নিমিতি ৰাস্তাটো বন্ধ কৰি দিছে। ডেপুটি কমিশনাৰ টুৱেনচাং লি ট্ৰংলা টংবি ৰোড চাবা টুৱেনচাং পৰা কহিমাদি যা গাড়ীখন লগতে টুৱেনচাং ইয়াংলি জানপথো কহিমা ৰাস্তাৰ পৰা পলাবলৈ এডভাইচ দিছে। ইটো লগত মুকুফটুংবি যাখন লগতে টুৱেনচাং ইয়াংলি চৌৰহতো লংচাৰ ৰাস্তা নহলে টুৱেনচাং লংলিং চাংডংয়া মুকুফটুং ৰাস্তাৰ পৰা পলাবলৈ এডভাইচ দিছে। ইটো লগত ভাৰী আৰু ডাঙৰ গাড়ীখণ্ড টুৱেনচাং লংলিং ৰাস্তাটি পলাবলৈ মানা কৰি দিছে। Minister of Communications Jyoti Raditya Sindhya aru Minister of Youth Affairs and Sports Dr. Mansukh Mandaviya bra charta commemorative postage stamps kantu aji release kori dikina 33rd Olympic Games idia Paris ti khili thake tu celebrate korise idu event tu night Delhi de aji rakise 10 meter air pistol mixed team medalist Sarabjot Singh Stable Chess athlete Sudha Singh aru pahila cricketer Akash Chopra kanbra event ti jokleise ইৰু ষ্টেম্পছ পৰা স্পৰ্টছ খান জেভলিন থ্ৰ ফিল্ড হকী ছেইলিং আৰু টেবল টেনিছ খান ৰিপ্ৰেজেণ্ট কৰিছে। ইভেণ্টটি কোঠা কৰি ইউনিয়ন মিনিষ্টাৰ ডঃ মনসুখ মাণ্ডাভিয়াৰ পৰা কৈছে এথলেটছ লগতে দৰকাৰ মতব দিবলৈ খেলো ইণ্ডিয়া নিচিনা পৰা ডাঙৰ কাম কৰি কিনে দেশপুৰাদি চৰকাৰ বা টেলেণ্টছ খান লগতে শিকাই দি আছে। মাণ্ডাভিয়াৰ পৰা কৈছে এইটো ষ্টেম্পছ পৰা স্পৰ্টছ দি ইণ্ডিয়া লগা কমিটমেণ্টো দেখাই আছে। আৰু ষ্টেটটি সবচে পহিলাবাৰ কাৰণে নাগালেণ্ড এথলেটিক্স এছ'চিয়েচন বা আটা ডিষ্ট্ৰিক্টছ লগতে মিলাই কিনা নেশ্যনেল জেভলিন দিনটো অগষ্ট 7 তাৰিখ মানিবলৈ আছে। এইটো দিন মানি আৰু নীৰজ চোপ্ৰাৰ পৰা টকিঅ' অলিম্পিকছ দি অলিম্পিক গ'ল্ড মেডেল জিতিয়া লগা কমিমৰেচন দি মনাই আছে। কম্পিটিশ্যনছো জম্মু কাটিমা ডিমাপুৰ কহিমা মুকুফটুং নকলাক পেৰেণ চেমাডু আৰু ৱকাৰী যোগা কৰিবলৈ আছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম দি এছ'চিয়েট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান এথলেটিক্স আৰু ছেক্ৰেটেৰী জেনেৰেল অফ নাগালেণ্ড অলিম্পিক এছ'চিয়েচন আপু মেটাৰ পৰা কৈছে নাগালেণ্ড এথলেটিক্স পৰা ইকুইপমেণ্টছ লগা এছিষ্টেণ্টছ খান জেভলিন নিচিনাটো দি কিনা কিডছ জেভলিন আৰু এৱাৰ্ডছটো সবচে উচ্চা উইনাৰ্ছ লগতে কম্পিটিশ্যন জৰকাৰ কৰা সব আটা ডিষ্ট্ৰিক্টছ লগতে দিছে। মেটাৰ পৰা কৈছে কি এছ'চিয়েচন বা সব ছেকশ্যন লগতে মুদব দিবলৈ ইচ্ছা আছে আৰু সব লগতে নেক্সট জেনেৰেশ্যন অফ চেম্পিয়ন বনাই দি বুলি ফাউণ্ডেশ্যন খান বনাবলৈ মন উঠাই দিছে। খবৰ শেষ দি হেডলাইনছ দুবাৰ জনাই দি আছে। লোকসভাৰ পৰা ডিমাণ্ডছ ফৰ গ্ৰান্টছ টু কণ্ট্ৰল অফ মিনিষ্টাৰ অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ 2024-25 কাৰণে মঞ্জুৰ দিছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা কৈছে জম্মু আৰু কাশ্মীৰ আৰু লাডাখ লগা মানুহখনৰ কাৰণে চৰকাৰ বা সদায় কাম কৰি কিনে আহি থকা সময় দি তাইখন লগা ইচ্ছাখন পূৰা কৰি দিবলৈ আছে। বাংলাদেশ দি কণ্ট্ৰকল থকা সময় ইণ্ডিয়া বাংলা সীমানাদি BSF বা সাৱধান ৰাখি আছে আৰু ডিষ্ট্ৰিক্ট টোবেকো কণ্ট্ৰল চেল কহিমা লগা কোৰ্ডিনেশ্যন কমিটিৰ পৰা এডুকেশ্যনেল ইনষ্টিটিউচন লগা 300-foot ৰেডিয়াছ ভিতৰ দি টোবেকো বস্তুখন বিক্ৰী কৰি দুবাৰ মানা লগাই দিবলৈ আছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান দিছে স্কুটে আছিল আপুনি কাঞ্চক কাৰণে ভাল ৰাতি হবি।